এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৱাক অফ সংশোধনী আইন 2025ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি গ্ৰহণ ৰঙালী বিহুৰ তৃতীয় দিনা আজি অসমবাসীৰ পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত কাইলৈ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ উত্তৰ পূব সীমান্ত ৰেলৱেৰ যাত্ৰীৰ নিৰাপত্তা নিশ্চিতকৰণৰ দিশত বিশেষ সফলতা লাভ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ 16 ৰাণত জয়লাভ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস এতিয়া শুনক বিতং বাতৰি ৱাক অফ সংশোধনী আইন 2025ক প্ৰত্যাহ্বান জনাই কেইবাখনো ৰাজ্যই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহৰ শুনানি আজি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰাৰ কথা উল্লেখযোগ্য যে অসমৰ উপৰি ৰাজস্থান ছত্তীশগড় উত্তৰাখণ্ড হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ পৰা এই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰা হৈছিল অসমৰ 8খন জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা হেতুকে এই বিষয়টোৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ আবেদনত উল্লেখ কৰা হৈছে সাতদিনীয়া বহাগ বিহুৰ আজি গোসাঁই বিহু ৰঙালী বিহুৰ তৃতীয় দিনা অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন কৰিছে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ মন্দিৰ দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণে ভিৰ কৰিছে বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছে বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ ল'ব কামৰূপ জিলাত গোসাঁই বিহু পালন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাস
আজি গোসাঁই বিহু বহাগৰ দ্বিতীয় দিনটোত গোসাঁই বিহু হিচাপে ৰাজ্যত পালন কৰা হয় সমগ্ৰ ৰাজ্যৰ মঠ মন্দিৰ দেৱালয় সত্ৰসমূহৰ লগতে আজি কামৰূপ জিলাৰো প্ৰায়সমূহ ধৰ্মীয় অনুষ্ঠানত গোসাঁই বিহু উদযাপন কৰা হ'ব ইতিমধ্যে সত্ৰ কৃষ্ণ মন্দিৰসমূহত গোসাঁই বিহু উপলক্ষে বিভিন্ন নাম প্ৰসংগৰ আয়োজন কৰা হৈছে আৰু দেখা গৈছে পুৱাৰে পৰা ভক্তসকলে নিজৰ পৰিয়ালৰ লগত ভগৱানৰ ওচৰত মূৰ দুৱাইছে নতুন বস্ত্ৰ ভগৱানক প্ৰদান কৰিছে আৰু লগতে ধূপ দীপ নৈবেদ্যৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে বছৰটো ভালে কুশলে যায় বিশেষকৈ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত পুৱাৰে পৰা ভক্তই আহিছে আৰু ভগৱানৰ ওচৰত সেৱা লৈছে ধূপ দীপ নৈবেদ্যৰে ভগৱানৰ ওচৰত সেৱা লৈছে যাতে সপৰিয়ালে ভালে কুশলে যোৱাৰ লগতে সমাজৰো শ্ৰীবৃদ্ধি হয় তেনেদৰে উত্তৰ গুৱাহাটীৰ দীঘেশ্বৰী মন্দিৰ বাইহাটা চাৰিআলিৰ মদন কামদেৱ পিংগলেশ্বৰ মন্দিৰ পঞ্চতীৰ্থ হাজোৰ মাধৱ কেদাৰ মন্দিৰ শুৱালকুছিৰ শ্ৰীহাতী সত্ৰটো পুৱাৰে পৰা গোসাঁই বিহু উপলক্ষে ভক্তৰ ভিৰ দেখা গৈছে আৰু ছয়গাঁৱৰ মা চন্দিকা দেৱালয়টো পুৱাৰে পৰা গোসাঁই বিহু উপলক্ষে ভক্তৰ ভিৰ দেখা গৈছে
ইপিনে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে ভৰলুমুখ চানমাৰি গণেশগুৰি নুনমাটি বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে বিহুৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে বিহু নাচ গান হুঁচৰি জেং বিহু ঢোলবাদন আৰু অন্যান্য সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ধুবুৰী জিলাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা বিহু অনুষ্ঠানৰ আজি সামৰণি পৰিব কালি দ্বিতীয় দিনা অনুষ্ঠিত মুকলি বিহুত বিভিন্ন জনগোষ্ঠীয় লোককৃষ্টি দলৰ লগতে কেইবাটাও বিহু দলে নৃত্য পৰিৱেশন কৰে নগাঁও জিলাৰ কলিয়াবৰতো কালি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু উদযাপন কৰা হয় শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ আৰু কাৰেংঘৰৰ বাকৰিতো কালি উলহ মালহেৰে বিহু উদযাপন কৰা হয় গোৱালপাৰা জিলাৰ ৰাভা বসতি প্ৰধান অঞ্চলসমূহত উলহ মালহেৰে ৰঙালী বিহু পালন কৰা হৈছে ৰামপুৰ বিহু উদযাপন সমিতিয়েও বিস্তৃত কাৰ্যসূচীৰে বিহু পালন কৰিছে ৰামপুৰৰ বিহুৰ মুখ্য আকৰ্ষণ লেৱাটনা প্ৰতিযোগিতা উপলক্ষে পাহাৰীয়া অঞ্চলৰ বিশেষ গছৰ লতাৰ জৰিয়তে এই লেৱাটনা হয় দলীয়ভাৱে কঁকালত টঙালি বান্ধি পুৰুষ মহিলাসকলে এই প্ৰতিযোগিতাত অংশ লয় অসম সাহিত্য সভাই কালি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি ৰাজ্যৰ বিভিন্ন স্থানত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে চিৰাং জিলাৰ বিজনী শাখা সাহিত্য সভাৰ উদ্যোগত কালি নিজৰ দিন উপলক্ষে অঞ্চলটোৰ পাঁচগৰাকী কৃতি ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় কামৰূপ জিলা সাহিত্য সভায়ো কালি নিজৰ দিন পালন কৰে এই উপলক্ষে সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিৰ বাসগৃহলৈ গৈ উলগনি পত্ৰ আৰু বিহুৱান আগবঢ়োৱা হয় তিনিচুকীয়া জিলাৰ মাকুম প্ৰেছ ক্লাবৰ সহযোগত জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে কালি দুগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে তিৱা জনগোষ্ঠীৰ লোকসকলৰ চগ্ৰা উৎসৱ হিচাপে পৰিচিত বসন্ত উৎসৱ কাইলৈৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হ'ব। সুদীৰ্ঘ 25 বছৰৰ পাছত এইবেলি মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে ৰাজ্যখনৰ লুম্ফৈ গাঁৱত এই উৎসৱৰ আয়োজন কৰিছে। এই উৎসৱৰ বাবে গোভা দেউৰজাৰ অনুমতিৰ প্ৰয়োজন হয়। এই অনুসৰি মেঘালয়ৰ তিৱা জনগোষ্ঠীৰ বিষয়াবৰ্গই পাহাৰীয়া বাটেৰে পদব্ৰজে আহি গোভা দেউৰজা দীপসিং দেউৰজাৰ অনুমতি লয়। পৰম্পৰা অনুসৰি চগ্ৰা উৎসৱৰ পাছতে তিৱা জনগোষ্ঠীয় লোকসকলে ঝুম খেতি আৰম্ভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি চলাই আছে। বিভিন্ন ঠাইত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ'বলগীয়া ষ্ট্ৰং ৰুম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম কাজৰ বুজ লৈছে। পঞ্চায়ত নিৰ্বাচনত কোনো প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে কাইলৈ বিয়লি 3 বজাৰ ভিতৰত আবেদন কৰিব পাৰিব। কাইলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। ৰাজ্যিক নিৰ্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়াসকলক পঞ্চায়ত নিৰ্বাচনত পলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ 27খন জিলাৰ আয়ুক্তলৈ ইতিমধ্যে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত কৰিবলগীয়া বিষয়াৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ই নিৰ্বাচন এপৰ জৰিয়তে গ্ৰহণ কৰা সমিলমিল প্ৰক্ৰিয়াত বিএলঅসকলক অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককেই অস্ত্ৰসমূহ জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে। অনুজ্ঞাপত্ৰ থকা অস্ত্ৰসমূহ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিনৰ পাছত গৰাকীয়ে সংশ্লিষ্ট থানাৰ পৰা ঘূৰাই ল'ব পাৰিব। ডিব্ৰুগড় জিলাত এই নিৰ্বাচন স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে জিলাখনত 5 গৰাকী সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰিছে। সাধাৰণ পৰ্যবেক্ষকক নিৰ্বাচন সংক্ৰান্তীয় ওজৰ আপত্তি দাখিলৰ বাবে যোগাযোগৰ নম্বৰো মুকলি কৰা হৈছে। জিলাখনত প্ৰথম পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পৰীক্ষণৰ অন্তত 22খন জিলা পৰিষদৰ সদস্য পদৰ বাবে 55 গৰাকী, 7খন আঞ্চলিক পঞ্চায়তৰ বাবে 221 গৰাকী, 93খন গাঁও পঞ্চায়তৰ 930টা ৱাৰ্ড সদস্যৰ বাবে 2290 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। এই নিৰ্বাচনৰ বাবে জিলাখনত 52গৰাকী ছেক্টৰ বিষয়া আৰু 22গৰাকী জোনেল বিষয়া নিয়োগ কৰাৰ উপৰি 1165গৰাকী প্ৰিজাইডিং আৰু 4660গৰাকী পলিং বিষয়া নিয়োগ কৰা হ'ব। মুঠ 1165টা ভোটকেন্দ্ৰত হ'বলগীয়া ভোটগ্ৰহণত 871975গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। হোজা জিলাতো নিৰ্বাচনক লৈ প্ৰস্তুতি চলি আছে। জিলা আয়ুক্তই প্ৰকাশ কৰা মতে জিলাখনত নিৰ্বাচনৰ বাবে 4000তকৈ অধিক কৰ্মচাৰী নিয়োগ কৰা হ'ব। ইতিমধ্যে 2জন নিৰ্বাচনী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নলবাৰীত সাংবাদিকৰ আগত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আশানুৰূপভাৱে জয়ী হ'ব বুলি দাবী কৰে।
পঞ্চায়তত এতিয়ালৈকে আমি প্ৰায় 200টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো আৰু 17-18টা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো। সদস্য যদিও দলৰ টিকেটত নাই, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা 1000তকৈ ওপৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মই ভাবো যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাক অভাৰ দিছে। বহুত বেছি নিৰ্দলীয় প্ৰাৰ্থীও নাই, গতিকে মই ভাবো যে এইবাৰ আমি অভিলেখ সংখ্যক পঞ্চায়তত আমি জয়লাভ কৰিম।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত 24খন জিলা পৰিষদৰ 3গৰাকী প্ৰাৰ্থী আৰু 139টা আঞ্চলিক পঞ্চায়ত সদস্যৰ 25গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ বিজেপি অগ্ৰব মিত্ৰজোঁটৰ 7গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। সৰুপথাৰ সমজিলাৰ মুঠ 21খন গাঁও পঞ্চায়তৰ 210টা ৱাৰ্ড সদস্যৰ নিৰ্বাচন হ'ব। ইয়াৰে 25গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ চি আই আৰ পৰ্টেলৰ সহায়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। যোৱা বৰ্ষৰ 20 এপ্ৰিলৰ পৰা চলিত মাহলৈকে 528টা মোবাইল ফোনৰ সন্ধান উলিওৱা হৈছে। এই পদক্ষেপে যাত্ৰী নিৰাপত্তা নিশ্চিতকৰণ আৰু তাৎক্ষণিকভাৱে ৰাজহুৱা সেৱা প্ৰদান কৰাৰ দিশত প্ৰযুক্তিৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰিছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে ৰেলৱে সুৰক্ষা বাহিনী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰে 109টা ফোন উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি মোবাইল ফোন চুৰি বা অবৈধভাৱে ৰখাৰ অভিযোগত 21 জন লোকক কৰায়ত্ত কৰা হৈছে। উদ্ধাৰ হোৱা মোবাইল ফোনসমূহ লোকসকলক ঘূৰাই দিয়া হৈছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমত লোৱাৰ বাবে ফোন লাইন পুনৰ মুকলি কৰিছে। আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক অনুষ্ঠান সম্পৰ্কীয় অভিমত আৰু পৰামৰ্শ শ্ৰোতাসকলে 9864055566 নম্বৰটো পুনৰ কৈছো 9864055566 নম্বৰত হোৱাটছএপ যোগে পঠিয়াব পাৰিব। এই অনুষ্ঠানৰ নিৰ্বাচিত অংশ অহা 19 এপ্ৰিল শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মিজোৰামতো মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে কালি বিশ্ব কলা দিৱসৰ আয়োজন কৰা হয়। আইজলৰ ট্ৰেজাৰী স্কোৱেৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালু অমাৰ উপৰি ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকল আৰু বহিৰাজ্যৰ ভালেসংখ্যক শিল্পীও উপস্থিত থাকে। ভাৰত আন্তঃৰাষ্ট্ৰীয় কলা সংস্থা আৰু মিজোৰাম চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত মিজোসকলৰ চহকী লোক সংস্কৃতি শীৰ্ষক আলোচনা চক্ৰৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীত মিজোসকলৰ ঐতিহ্য আৰু পৰিচয় প্ৰতিফলিত হৈছে। মিজো জনগোষ্ঠীৰ লোকসকলে ঐতিহাসিক কালৰে পৰা বিভিন্ন প্ৰত্যাহ্বান নেওচি লোক সংস্কৃতি আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছে বুলি তেওঁ উল্লেখ কৰে।
Beautifully to the soul of Mizoram, where community, creativity, and cultural identity are deeply intertwined. Our seminar theme, Rich Folk Culture of Resilient Mizo, encapsulates the essence of our heritage and identity. It reflects the enduring spirit of the Mizo people, who, despite the trials of history and challenges of time, have preserved their rich pastry of folk tradition, dances to our oral narratives and intricate crafts. Mizo folk culture is a living expression of our resilience, creativity and communal harmony.
এই অনুষ্ঠানত ভাৰত আন্তঃৰাষ্ট্ৰীয় কলা সংস্থা আই এ এ ইণ্ডিয়াৰ সভাপতি মানস সাহায়ো ভাষণ দিয়ে। তেওঁ কয় যে প্ৰসিদ্ধ শিল্পী লিঅনাৰ্ড দা ভিঞ্চিৰ জন্মদিন উপলক্ষে 15 এপ্ৰিল বিশ্ব কলা দিৱস হিচাপে উদযাপন কৰা হয়। 2018 চনত ভাৰত আই এ এৰ সদস্যভুক্ত হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত পঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 16 ৰাণত পৰাস্ত কৰে। চণ্ডীগড়ৰ মহাৰাজা য়াৰাবিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত 112 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি কলকাতাই 15 অভাৰ আৰু এটা বলত মাত্ৰ 95 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। খেলখনৰ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ পঞ্জাবে 15 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 111 ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি নতুন দিল্লীত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কেন্দ্ৰই অহা 24 ঘণ্টাত অসমৰ ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰ লগতে 40-50 কিলোমিটাৰ বেগত বতাহ বলাৰ আশংকা প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৱাকফ সংশোধনী আইন 2025ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি গ্ৰহণ। ৰঙালী বিহুৰ তৃতীয় দিনা আজি অসমবাসীৰ পৰম্পৰাগতভাৱে গোসাই বিহু পালন। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত, কাইলৈ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ যাত্ৰীৰ নিৰাপত্তা নিশ্চিতকৰণৰ দিশত বিশেষ সফলতা লাভ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ 16 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।